প্ৰথম বংশাৱলী এক অধ্যায়। জাকুবৰ দিনলৈকে আদমৰ বংশাৱলী। আদম, ছেথ, ইনোছ, কৈনন, মহলেলল, জেৰদ, অনুক, মথুছেলহ, লেমক, নুহ, ছেম, হাম আৰু জেফত। জেফতৰ পুত্ৰ গোমৰ, মাগগুক, মাদৈ, জাবন, তুবল, মেছেক আৰু তিৰছ। গোমৰ পুত্ৰ অস্কিনছ, দীফত আৰু টুগমা। জাবনৰ পুত্ৰ ইলিছা, তছিছ, কৃত্ৰিম আৰু দদানিম। আমৰ পুত্ৰ কোছ, মিছৰ পুত্ৰ আৰু কনান। কোছৰ পুত্ৰ ছবা, অবিলা, ছবতা, ৰয়মা আৰু ছপ্তকা। ৰয়মাৰ পুত্ৰ শিবা আৰু দদান। কোছৰ পুত্ৰ নিমুদ, যিজন পৃথিৱীৰ প্ৰথম জয়কাৰী লোক আছিল। লুডিয়া, অনামিয়া, লহাবিয়া আৰু নপ্তহিয়াৰ পূৰ্বপুৰুষ আছিল মিছৰীয়া। পথুচিয়াসকল আৰু পচলহিয়াসকল, এওঁলোকৰ পৰা পলেষ্টিয়াসকল আহিল আৰু কপ্তুৰিয়াসকল। কনান জ্যেষ্ঠ পুত্ৰ চিদুন, চিদুনৰ পাছত হেত। তেওঁ জিবুচিয়া, ইমুৰিয়া, গিগাচিয়া, হিব্বিয়া, অক্ৰিয়া, চিনিয়া, অবিদিয়া, চমৰীয়া আৰু সমাতিয়াসকলৰ পূৰ্বপুৰুষ আছিল। ছেমৰ পুত্ৰসকল এলম, অচুৰ, অফকচ্ছদ, লুট, অৰাম, উচ, হুল, গেথৰ আৰু মেছেক। অফকচ্ছদৰ পুত্ৰ ছেলহ আৰু ছেলহৰ পুত্ৰ এবৰ। এবৰৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ, কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁ ভায়েকৰ নাম যক্তন আছিল। অলমুদত ছেলফ, অস্মাবত জেৰহ, অদুৰাম, উজল, দিকলা, এবল, অবিমায়েল, শিবা, উফিৰ, অবিলা আৰু যুৱব, এওঁলোক যক্তনৰ পুত্ৰ আছিল। ছেম, অফকচ্ছদ, ছেলহ, এবৰ, পেলগ, ৰিউম, চৰুগ, নাহুৰ, তেৰহ, অব্ৰাম, এইজনেই অব্ৰাহাম আছিল। ইছাক আৰু ইছমাইল অব্ৰাহামৰ পুত্ৰ আছিল। তেওঁলোকৰ বংশাৱলী এই। ইছমাইলৰ জ্যেষ্ঠ পুত্ৰ নবায়ুতৰ, পাছত কেদৰ, অদবেল, মিবচম, মিম্মা, ডুমা, মৎসা, হদত, টেমা, যতুৰ, নাফিচ, কেদমা, এইসকল ইছমাইলৰ সন্তান। অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তানসকল হ'ল জিম্মন, জকছন, মদান, মিডিয়ন, জিচবক আৰু চুহ। জকছনৰ সন্তান শিবা আৰু দদান। মিডিয়নৰ সন্তান ঐফা, এৰফ, হনুক, অবিদা আৰু ইলদায়া, এইসকল কটুৰাৰ বংশধৰ। অব্ৰাহামৰ পুত্ৰ ইছহাক, ইছহাকৰ পুত্ৰ এছৌ আৰু ইজৰাইল। ইলিফছ, ৰুবেল, জিউচ, জালম আৰু পুৰহ এছৰ সন্তান আছিল। তৈমন, উমাৰ, ছফি, গয়িত্ৰম, কনচ, টিম্মা আৰু অমালেক ইলিফজৰ সন্তান আছিল। ৰুৱেলৰ সন্তান নহচ, জেৰহ, চম্মা আৰু মিজ্জা। চেৰিয়ৰ সন্তান লুটন, চুবল, চিবিউন, অনা, দিচুন, এছৰ আৰু দিচন। লুটনৰ সন্তান হুৰি, হুমম আৰু লুটনৰ ভনীয়েক আছিল টিম্মা। চুবলৰ সন্তান অলিয়ন, মানস, এবল, ছফি আৰু উনম। আৰু চিমিউনৰ সন্তান অয়া আৰু অনা। অনাৰ পুত্ৰ দিচন, দিচনৰ পুত্ৰ হিম্ৰন, ইছবন, জিত্ৰন আৰু কৰাণ। এছৰৰ সন্তান বিলহন, জাবন আৰু জাকন। দিচনৰ পুত্ৰ উচ আৰু অৰাণ। ইজৰাইলৰ সন্তানসকলৰ ওপৰত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে ইডুম দেশত ৰাজত্ব কৰা ৰজা এইসকল। বিউৰ পুত্ৰ বিলা, তেওঁ নগৰৰ নাম দিন হাবা আছিল। বিলাৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত যুৱবে ৰাজত্ব কৰিছিল। তেওঁ বৰজাৰ জেৰহৰ পুত্ৰ আছিল। যুৱবৰ যেতিয়া মৃত্যু হ'ল, তেতিয়া তৈমন দেশীয় হুছমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল। আৰু হুছমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিডিয়নক পৰাজিত কৰা বদৰ পুত্ৰ হদ্দে ৰাজত্ব কৰিছিল। তেওঁৰ নগৰৰ নাম আছিল অবিত। আৰু হদ্দৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মৎস্যকাৰ চন্মাই ৰাজত্ব কৰিছিল। চন্মাৰ যেতিয়াৰ মৃত্যু হ'ল, তেতিয়া তেওঁ সলনি ফৰাদ নদীৰ ওচৰৰ ৰহুবুটিয়াৰ চৌলে ৰাজত্ব কৰিছিল। চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবুৰৰ পুত্ৰ বালহাননে ৰাজত্ব কৰিছিল। যেতিয়া অকবুৰৰ পুত্ৰ বালহাননৰ মৃত্যু হ'ল, তেতিয়া তেওঁৰ ঠাইত হদ্দে ৰাজত্ব কৰিছিল। তেওঁৰ নগৰৰ নাম আছিল পাই। তেওঁৰ ভাইজাৰ নাম আছিল মহে ডবেল। তেওঁ মে জাহাবৰ নাতিনীয়েক মট্ৰেডৰ জীয়েক আছিল। হদ্দত মৃত্যু হ'ল। ইডুমৰ ফৈদৰ মৌৰবীসকলৰ নাম তিম্না, অলিয়া, জিথ্ৰেট, অহলিবামা, এলা, পিনুন, অনচ, তৈমন, মিবছৰ, মগদিয়েল আৰু ইৰম। এওঁলোক ইডুমৰ ফৈদৰ মৌৰবী আছিল।